এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসম বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ, সমাগত বিধানসভা নিৰ্বাচনৰ বাবে জিলাসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা, ঠায়ে ঠায়ে আৰক্ষী তালাচী, ৰাজ্যজুৰি ঈদ উল ফিতৰ উলহ মালহেৰে পালন, আৰু অৰ্লেণ্ডছ মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খন্তেক পাছতে হ'বলগীয়া ছেমি ফাইনেলত অসমৰ ইশাৰাণী বড়ো আৰু থাইলেণ্ডৰ পিটছামন আপাটনিপুথ মুখামুখি। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আজি দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। প্ৰকাশিত তালিকা অনুসৰি দলগাঁও সমষ্টিৰ বাবে সুশ্ৰী কৃষ্ণা সাহাক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰে। আনহাতে চিচি বৰগাঁও সমষ্টিত জীৱন গগৈক প্ৰাৰ্থিত্ব দিছে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিখন জিলাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। সমান্তৰালভাৱে কামৰূপতো জিলা আৰু আৰক্ষী প্ৰশাসনে জিলাখনৰ ছটা বিধানসভা সমষ্টিৰ নিৰ্বাচন সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ ব্যৱস্থা হাতত লৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তত আৰক্ষী জোৱানে দিনে নিশাই তালাচী চলাইছে। জিলাখনত নটা অৰ্ধসামৰিক বাহিনীয়ে একেলগ হৈ আৰক্ষীৰ লগত নিৰাপত্তাৰ দিশ চোৱা চিতা কৰিছে। জিলাখনৰ ছটা বিধানসভা সমষ্টিৰ 1555টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত স্পৰ্শকাতৰ হিচাপে চিহ্নিত কেন্দ্ৰসমূহত উপস্থিত হৈ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ আৰু আৰক্ষী অধীক্ষক সুভাষীষ বৰুৱাই তন্ন তন্নকৈ তদাৰক কৰিছে। ইপিনে বিধানসভা নিৰ্বাচন সংক্ৰান্তীয় যিকোনো অভিযোগ আৰু তথ্য ৰাইজে দাখিল কৰিব পৰাকৈ বৰপেটা জিলা প্ৰশাসনে নিয়ন্ত্ৰণ কক্ষসহ ফোন নম্বৰ মুকলি কৰিছে। জিলা প্ৰশাসনে জাননীযোগে উল্লেখ কৰা অনুসৰি নিৰ্বাচন সম্পৰ্কীয় যিকোনো তথ্য আৰু অভিযোগ টোল ফ্ৰী নম্বৰ 1950ৰ জৰিয়তে দিব পাৰিব। তদুপৰি 9181173954 আৰু 9864643089 নম্বৰ দুটাৰ জৰিয়তেও অভিযোগ আৰু তথ্য অৱগত কৰিব পাৰিব। গোৱালপাৰা জিলা আৰু আৰক্ষী প্ৰশাসনেও সমাগত বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে। আৰক্ষী জোৱানসকলে জিলাখনৰ 5টা স্থানত ৰুট মাৰ্চ কৰে। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, বেংক, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আদি দেওবাৰ আৰু অন্য চৰকাৰী বন্ধৰ দিনতো খোলা ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। জৰুৰী নিৰ্বাচনী চিঠি পত্ৰ গ্ৰহণ কৰিবৰ বাবে অন্ততঃ এজন কাৰ্যালয়ৰ সহায়ক আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিজ নিজ কাৰ্যালয়ত বন্ধৰ দিনতো উপস্থিত থাকিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে। নিৰ্বাচনী কাম কাজ অন্ত নপৰালৈকে এই নিৰ্দেশনা বাহাল থাকিব। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান চলাই থকাৰ লগতে মনোনয়ন দাখিল প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। পৰহিলৈ মনোনয়ন দাখিলৰ অন্তিম দিন। পৰহিলৈ অগপৰ বোকাখাত সমষ্টিৰ প্ৰাৰ্থী তথা মন্ত্ৰী অতুল বৰাকে ধৰি NDAৰ কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব। মনোনয়ন দাখিল সন্দৰ্ভত শ্ৰীবৰাই এইদৰে কয়।
অহা 30 মাৰ্চ তাৰিখে ইংৰাজী 30 মাৰ্চ তাৰিখে মই মনোনয়ন পত্ৰ দাখিল কৰিম। আৰু আমাৰ অসম গণ পৰিষদৰ 26 গৰাকী প্ৰাৰ্থী আছে। কালি মনোনয়ন পত্ৰ দাখিল কৰিলে 2টা সমষ্টিৰ প্ৰাৰ্থীয়ে, আৰু বাকী বেছিভাগেই 23 তাৰিখে মনোনয়ন পত্ৰ দাখিল কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ কথা। গৰিষ্ঠ সংখ্যক NDA প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনত জয়ী হ'ব। NDAয়ে এইবাৰ হেকটিক কৰিব। গোটেই কথাখিনি নিৰ্ভৰ কৰিব ৰাইজৰ সদিচ্ছাৰ ওপৰত। ৰাইজৰ লগত মই আছোঁ আৰু 2016ৰ পৰা মোক বোকাখাত সমষ্টিবাসীয়ে, সমষ্টিৰ ৰাইজে অসম বিধানসভালৈ নিৰ্বাচিত কৰিছে। আৰু ময়ো আন্তৰিকতাৰে ৰাইজক সেৱা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু বহুতখিনি উন্নয়ন হৈছে। আৰু আপোনালোকে দেখিছেই যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যখন দ্ৰুতগতিত বিকাশ হৈছে। বহুত নতুন মুখ আছে এইবাৰ। আৰু আপোনালোকে জানেই যে লিমিটেড ছিটৰ ভিতৰত আমি বহুতখিনি চালি জাৰি চাই প্ৰাৰ্থী দিবলৈ ইচ্ছা থাকিলেও দিয়াটো সম্ভৱ নহয়। তাৰ কাৰণে অলপ বেয়াও লাগিছে আৰু কেইগৰাকীমান সতীৰ্থই প্ৰাৰ্থিত্বৰ পৰা এইবাৰ বঞ্চিত হৈছে। যা কি নহওক, আমি খুব ভালদৰে এবাৰ যুঁজ দিম আৰু মোৰ বিশ্বাস যে আমি বেছিভাগ ছিটতে আমি জয়লাভ কৰিম।
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি মুদৈপুৰীত দলীয় কাৰ্যকৰ্তাৰ উপস্থিতিত মণ্ডল কাৰ্যালয় উদ্বোধন কৰে। এই কাৰ্যসূচীত মঙলদৈ বিধায়ক প্ৰশান্ত দাস, টংলাৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকাৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। বিজেপিৰ নেতা তথা মন্ত্ৰী পীযুষ হাজৰিকাই আজি জাগীৰোডত মণ্ডল কাৰ্যালয় মুকলি কৰে। কংগ্ৰেছ দলৰ নেতা গৌৰৱ গগৈয়ে আজি মাজুলীত প্ৰচাৰ অভিযানত অংশ লয়। বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী জৌচৰাং ব্ৰহ্মই আজি সমষ্টিটোৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰচাৰৰ সময়ত BTRৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী ঘনশ্যাম দাস আৰু দলৰ শীৰ্ষ নেতা দয়াল হৰণীয়া উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 অসম বিধানসভা নিৰ্বাচন 2026 শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু কংগ্ৰেছৰ মুখপাত্ৰ ৰূপক দাস অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মা আৰু অৰুণিমা গোস্বামীয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যজুৰি আজি পবিত্ৰ ঈদ উল ফিতৰ উলহ মালহেৰে পালন কৰা হয়। মাহজোৰা ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উল ফিতৰ পালন কৰে। ঈদ উপলক্ষে আজি ঈদগাহ আৰু মছজিদসমূহত পবিত্ৰ নামাজ অনুষ্ঠিত হয়। শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, গোলাঘাট, ধেমাজি, লখিমপুৰ আদি জিলাত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ মৈদানত সমূহীয়া নামাজত অংশগ্ৰহণ কৰে। গুৱাহাটীৰ গাড়ীগাঁও ঈদগাহ মৈদান, জালুকবাৰী, মাছখোৱা, ইছলামপুৰ, হাতীগাঁও, হিজুবাৰী ঈদগাহ, পাঞ্জাবাৰী, দক্ষিণগাঁৱকে ধৰি বিভিন্ন ঈদগাহ মছজিদসমূহত নামাজ অনুষ্ঠিত হয়। নৱগিৰি জামে মছজিদতো ঈদ উল ফিতৰৰ সমূহীয়া নামাজ অনুষ্ঠিত হয়। গোৱালপাৰা জিলাৰো বিভিন্ন স্থানত পুৱাৰে পৰা ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হৈছে। শিলচৰ চহৰৰ মূল ঈদগাহ ইটাখোলা ঈদগাহতো সমূহীয়া নামাজ পঢ়া হয়। চিৰাং জিলাৰ বিভিন্ন ঈদগাহ মৈদান আৰু মছজিদত সমূহীয়া নামাজৰ জৰিয়তে বিশ্ব শান্তিৰ কামনা কৰা হয়। শ্ৰীভূমি জিলাৰ ঐতিহাসিক কৰিমগঞ্জ নগৰ ঈদগাহ মৈদানত আজি পুৱাই এক অনন্য ধৰ্মীয় পৰিৱেশৰ সৃষ্টি হয় আৰু গাম্ভীৰ্যপূৰ্ণ ধৰ্মীয় ভাৱ তথা শৃংখলাৰ মাজেৰে ঈদৰ নামাজ অনুষ্ঠিত কৰা হয়। বৰপেটা জিলাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি উলহ মালহেৰে ঈদ উল ফিতৰ উদযাপন কৰিছে। ধুবুৰী জিলাৰ 11 নম্বৰ ৱাৰ্ডৰ ঈদগাহ মৈদানত প্ৰায় 10,000 লোক সমবেত হৈ ঈদৰ নামাজত অংশগ্ৰহণ কৰে। বাহাদুৰতাৰীৰ জামে মছজিদত ঐক্য, ভাতৃত্ববোধ আৰু শান্তিৰ বাবে প্ৰাৰ্থনা কৰা হয়। প্ৰতিকূল বতৰৰ মাজতো ঈদগাহ মৈদানসমূহত সমূহীয়া নামাজ অনুষ্ঠিত হয়। এই নামাজৰ জৰিয়তে বিশ্ব শান্তি আৰু সমাজৰ সকলো লোকৰ মাজত একতা আৰু ভাতৃত্ববোধৰ বান্ধোন অধিক সুদৃঢ় হোৱাৰ বাবে প্ৰাৰ্থনা কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমগ্ৰ দেশবাসীক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে এই উৎসৱে আত্মসংযম, সেৱা আৰু দৰিদ্ৰ তথা অৱহেলিত লোকসকলৰ প্ৰতি সহানুভূতিৰ বাৰ্তা প্ৰেৰণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ জৰিয়তে দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে এই উৎসৱে দেশৰ জনসাধাৰণৰ মাজত প্ৰেম আৰু ভাতৃত্ববোধৰ ভাৱৰ সঞ্চাৰ কৰিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাইও ঈদ উল ফিতৰ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীবিৰলাই এই পবিত্ৰ উৎসৱে সকলোৰে বাবে সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো ৰাজ্যবাসীলৈ ঈদৰ শুভেচ্ছা জনাইছে। ডমিনিকান ৰিপাব্লিকত আয়োজিত অনলাইন বিশ্ব কবিতা মহোৎসৱত আজি অসমৰ 6 গৰাকী বিশিষ্ট কবিয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰাৰ লগতে আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ বুয়েনছছ আয়াৰ্ছৰ পৰা অবিৰত 24 ঘণ্টা জুৰি সম্প্ৰচাৰ কৰা হৈছে। মহোৎসৱত অসমৰ 6 গৰাকী কবিৰ কবিতা আধা ঘণ্টাৰ বাবে সম্প্ৰচাৰ কৰা হয়। বিশিষ্ট কবি ৰাজীৱ বৰুৱাই অসমীয়া ভাষাৰ সমন্বয়ক হিচাপে অংশ লোৱা এই মহোৎসৱত ডঃ লুৎফা হানুম, চেলিমা বেগম, ৰাজীৱ বৰুৱা, ডঃ এম কামালুদ্দিন আহমেদ, কুশল দত্ত, বৰ্ণালী বৰগোহাঁই আৰু ডঃ বিজয় শংকৰ বৰ্মনে অসমক প্ৰতিনিধিত্ব কৰে। এই সন্দৰ্ভত কবি ৰাজীৱ বৰুৱাই এইদৰে কয়।
আজি 21 মাৰ্চ 2026 বসন্ত ঋতুৰ আগমনৰ সময়। এই সময়টোকে নিৰ্বাচন কৰি ইউনেস্কোয়ে আজিৰ দিনটোক বিশ্ব কবিতাৰ দিৱস বা আন্তৰ্জাতিক কবিতা দিৱস উদযাপনৰ সংকল্প লৈছিলে 27 বছৰ আগৰ কথা। আজি অসমীয়া কবিতাৰ বাবেও এটা বৰ আনন্দদায়ক কথা, সেয়া হ'ল পোন প্ৰথমবাৰৰ বাবে অসমীয়া কবিতা জগত সভালৈ গ'ল। আজি বিশ্বব্যাপী অসমীয়া কবিতা প্ৰচাৰ হ'ল আৰু সেই প্ৰচাৰ এতিয়াও চলি আছে। 24 ঘণ্টা ধৰি এই প্ৰচাৰ চলিব ৱাশ্বিংটনৰ পৰা, আৰু ইয়াৰ গুৰি ধৰিছিল এখন সৰু দেশে, সৰু দেশৰ এগৰাকী বিশিষ্ট কবিয়ে, দেশখন হৈছে ডমিনিকান ৰিপাব্লিক।
বিশ্বৰ বিভিন্ন দেশৰ কবিসকল একেখন মঞ্চত সমবেত হোৱা এই মহোৎসৱৰ 5ম সংস্কৰণৰ বিষয় হৈছে বিশ্বৰ বাবে ন্যায় আৰু সৌন্দৰ্য। ফ্ৰান্সত চলি থকা অৰ্লেণ্ডছ মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খন্তেক পাছতে হ'বলগীয়া এখন ছেমি ফাইনেলত অসমৰ ঈশাৰাণী বৰুৱাই থাইলেণ্ডৰ পিটছামন অপাতনি পুথৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ঈশাৰাণীয়ে কোৱাৰ্টাৰ ফাইনেলত মালবিকা ৱানচুৰক 21-15, 7 গেমত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অসম বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে জিলাসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা, ঠায়ে ঠায়ে আৰক্ষী তালাচী আৰু ৰাজ্যজুৰি ঈদ উল ফিতৰ উলহ মালহেৰে পালন।